এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্য চৰকাৰৰ উদ্যোগত আজি গুৱাহাটীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা প্ৰদান, বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ, যোৰহাটত কংগ্ৰেছৰ জাতিবচক মাতিবচক যাত্ৰাত গৌৰৱ গগৈৰ অংশগ্ৰহণ, ৰাজ্য চৰকাৰৰ সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত পাকিস্তান আৰু শ্ৰীলংকা মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত আজি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাসমূহ প্ৰদান কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কিছু সময় পাছত হ'বলগীয়া এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত 2025 বৰ্ষত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা ডঃ অমলেন্দু চক্ৰৱৰ্তীক প্ৰদান কৰা হ'ব। 2025 বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা মনেশ্বৰ দেউৰীলৈ আগবঢ়োৱা হ'ব। একেদৰে ৰাজ্যিক বঁটা শিতানত 2026 বৰ্ষৰ শিল্পী বঁটা লোকগীতৰ শিল্পী ধনদা পাঠকলৈ আগবঢ়োৱা হৈছে। মৰণোত্তৰভাৱে শিল্পী সমৰ হাজৰিকাক 2026 বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। 2025 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা কৰুণাৰেখালৈ, ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা অৰূপ মান্নালৈ আৰু বিজু ফুকন বঁটা অৱনী ৰঞ্জন পাঠকলৈ আগবঢ়োৱা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে প্ৰতিদিনে 1,00,000 লোকৰ সৈতে যোগাযোগ স্থাপনৰ লক্ষ্যৰে আজি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ গোপেশ্বৰ মন্দিৰৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত হ'বলগীয়া এই যাত্ৰাৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক কাম কাজসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজ্যবাসীৰ আশীৰ্বাদ বিচাৰিব। দলীয় সূত্ৰই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা সমষ্টিত জন আশীৰ্বাদ যাত্ৰাত অংশ লোৱাৰ পাছত ক্ৰমে গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, জোনাই, খোৱাং, তিনিচুকীয়া আদি অঞ্চলতো প্ৰচাৰ চলাব। ইপিনে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত ইতিমধ্যে আৰম্ভ হোৱা ডিজিটেল প্ৰচাৰ কাৰ্যসূচী মোদীৰ বন্ধু শীৰ্ষক অভিযানৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুভাৰম্ভণি কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মৰ লগত জড়িত লক্ষাধিক যুৱক যুৱতীয়ে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম কাজ সম্পৰ্কে সামাজিক মাধ্যমত বিস্তৃত ৰূপত প্ৰচাৰ কৰি জনসাধাৰণক অৱগত কৰাৰ প্ৰয়াস কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা বিজেপিৰ তিনিটা নিৰ্বাচনী গীত কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মুকলি কৰে। এই গীতৰ জৰিয়তে দলৰ দৃষ্টিভংগী আৰু সংকল্প অধিক শক্তিশালীভাৱে জনসাধাৰণৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰত প্ৰকাশ। আনহাতে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছেও ৰাজ্যজুৰি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাটত কালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে সময় পৰিৱৰ্তনৰ জাতিবচক মাতিবচক যাত্ৰাত অংশগ্ৰহণ কৰে। শাসকীয় বিজেপি চৰকাৰে ভোটৰ ৰাজনীতিৰ স্বাৰ্থত মহিলাসকলক এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে বুলি গৌৰৱ গগৈয়ে অভিযোগ কৰে। এই যাত্ৰাত গৌৰৱ গগৈক অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুকে ধৰি যোৰহাট জিলা কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাকৰ্মীয়ে সং দিয়ে। প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি গৌৰৱ গগৈৰ নেতৃত্বত শিৱসাগৰ আৰু ডিমৌত সময় পৰিৱৰ্তনৰ শীৰ্ষক যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অসমৰ সত্ৰসমূহৰ সংস্কৃতি, পৰম্পৰা আৰু পৰিচয় সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। সেই অনুসৰি সত্ৰসমূহত আইনী সুৰক্ষা কবচ হিচাপে সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে। এই পৰিষদে সত্ৰসমূহৰ ভূমিত হোৱা অবৈধ দখল ৰোধ কৰাৰ লগতে সত্ৰৰ ভূমিৰ সুৰক্ষা সুনিশ্চিত কৰিব। ব্ৰহ্মপুত্ৰৰ বুকুত 12 মাহে জাহাজ চলিব পৰাকৈ শীঘ্ৰে ব্ৰহ্মপুত্ৰ খনন কাৰ্য আৰম্ভ কৰা হ'ব। নেশ্যনেল ড্ৰেজিং প্লাণ্টৰ মতে এই খনন কাৰ্য কৰা হ'ব। কালি ডিব্ৰুগড়ত কেইবাটাও প্ৰকল্প উদ্বোধন কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰিছে। ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে শুকোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ সহযোগত চলিবলগীয়া ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে আৰম্ভ কৰা হ'ব। ব্ৰহ্মপুত্ৰত যদি 12 মাহে জাহাজ চলিবলগীয়া হয় তেনেহ'লে ইয়াৰ গভীৰতা 2 মিটাৰ হ'ব লাগিব বুলি তেওঁ কয়। ইতিমধ্যে ধুবুৰীত ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য চলি থকা বুলিও শ্ৰীসোণোৱালে প্ৰকাশ কৰিছে। অৱশ্যে এই খনন কাৰ্যৰ সৈতে পৰিৱেশ সম্পৰ্কীয় কথাও জড়িত হৈ আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ সৈতে জড়িত সকলো দিশ আলোচনা কৰিহে কাম আৰম্ভ কৰা হ'ব। ব্ৰহ্মপুত্ৰৰ খনন সন্দৰ্ভত শ্ৰীসোণোৱালে এইদৰে কয়।
আমি সদায় দেখিছোঁ ব্ৰহ্মপুত্ৰত পানী শুকাই যায়। ব্ৰহ্মপুত্ৰৰ পানী শুকাই গ'লে জাহাজ নচলে। গতিকে আগন্তুক দিনত যাতে ব্ৰহ্মপুত্ৰৰ বুকুত কম পক্ষেও 7 ফুট পানী যাতে থাকে, 2 মিটাৰ 7 ফুট পানী থাকিলে 5,000 মেট্ৰিক টনৰ এখন জাহাজ ধুনীয়াকৈ ওলাই যাব পাৰে। গতিকে সেই ব্যৱস্থাৰ কাৰণে নেশ্যনেল ড্ৰেজিং প্লেনৰ যোগেদি ইতিমধ্যে ব্ৰহ্মপুত্ৰত খনন কাৰ্য কৰাৰ সিদ্ধান্ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নেতৃত্বৰ সম্ভৱ হৈছে।
কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ৰ বগীবিলত নিৰ্মাণ কৰা সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ডিব্ৰুগড়ৰ মাজমজিয়াত নতুন ৰূপত নিৰ্মাণ কৰা ঐতিহ্য ভৱনটো মুকলি কৰে। এই উপলক্ষে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আয়োজিত অনুষ্ঠানৰ পৰাই শ্ৰীসোণোৱালে ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদো উদ্বোধন কৰে। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ কলিতা গাঁৱত আজিৰে পৰা বাঁহৰ সামগ্ৰী প্ৰস্তুতৰ প্ৰশিক্ষণ দিয়া হৈছে। দিল্লীৰ সামাজিক অনুষ্ঠান সূৰ্য ফাউণ্ডেশ্যনৰ উদ্যোগত আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচী বিধায়ক উৎপল বৰাই মুকলি কৰে। দেশৰ প্ৰায় 380খন গাঁৱৰ বিকাশৰ বাবে কাম কৰি থকা সূৰ্য ফাউণ্ডেশ্যনে গহপুৰত বাঁহৰ সামগ্ৰী যেনে আ অলংকাৰ, উপহাৰ সামগ্ৰী আদি প্ৰস্তুতৰ জৰিয়তে উপাৰ্জনমুখী হ'বলৈ যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়া হৈছে। কাৰ্বি আংলং জিলাৰ স্বপ্নদ্ৰষ্টা প্ৰয়াত ছেমছন সিং ইংটিৰ আজি 78 সংখ্যক মৃত্যুবাৰ্ষিকী। এই উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ শাখা সচিবালয় কক্ষত তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। হামৰেণত থকা ইংটিৰ প্ৰতিমূৰ্তিত বিধায়ক ৰূপ সিং তেৰণে মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জনোৱা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পশ্চিম কাৰ্বি আংলঙৰ ভালেসংখ্যক গণ্য মান্য লোক উপস্থিত থাকে। পূৰ্বৰ সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ স্ৰষ্টা, দূৰদৰ্শী আৰু সততাৰ প্ৰতিমূৰ্তি প্ৰয়াত ছেমছন সিং ইংটিয়ে কাৰ্বি জনগোষ্ঠীৰ অধিকাৰ, পৰিচয়, আকাংক্ষা ৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। তেওঁৰ জীৱন আৰু কৰ্মই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব বুলি বিধায়ক ৰূপ সিং তেৰণে প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উপসঞ্চালক তথা বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আজি তেওঁৰ কৰ্মজীৱনৰ সামৰণি মাৰিব। 33 বছৰৰো অধিক কালৰ সুদীৰ্ঘ চাকৰি জীৱনত ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাপে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে কলকাতা, গুৱাহাটী আৰু ইম্ফল দূৰদৰ্শন কেন্দ্ৰ আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটী কাৰ্যালয়ৰ আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ বিষয়া কৰ্মচাৰীয়ে অন্তিমটো কৰ্মদিনৰ দিনা কালি তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। কেন্দ্ৰৰ মুৰববী তথা উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে বৰঠাকুৰৰ সমাজ সচেতনতাৰ বিষয়ে উল্লেখ কৰে আৰু পৰৱৰ্তী সময়তো আকাশবাণীৰ উত্তৰোত্তৰ উন্নতি সাধনৰ বাবে পৰামৰ্শ আগবঢ়াই যাবলৈ তেওঁক আহ্বান জনায়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সংবাদকৰ্মীসকলেও কালি দুপৰীয়াৰ ভাগত বিদায়ী বাতৰি বিভাগৰ মুৰববীগৰাকীক আন্তৰিকভাৱে বিদায় সম্ভাষণ জনায়। বিদায়ী উপসঞ্চালক ৰাজীৱ লোচন বৰঠাকুৰৰ বৰ্ণময় জীৱন পৰিক্ৰমাৰ বিষয়ে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলে তেওঁৰ মুখৰ পৰাই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাস আৰু জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই আলাপত কেইবাগৰাকীও সংবাদকৰ্মী আৰু টেলিফোন আৰু ফেচবুকযোগে সংযুক্ত হোৱা শ্ৰোতাই অংশগ্ৰহণ কৰিব। এই অনুষ্ঠান মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজত ভিডিঅ' ৰূপতো প্ৰচাৰিত হ'ব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকা পাল্লাকিলে ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত পাকিস্তান আৰু শ্ৰীলংকা মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত কাইলৈ কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া ছুপাৰ এইট পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল দুখন 4 আৰু 5 মাৰ্চত আৰু ফাইনেল খেলখন 8 মাৰ্চত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ পঢ়ি দিছো। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ। যোৰহাটত কংগ্ৰেছৰ জাতিবচক মাতিবচক যাত্ৰাত গৌৰৱ গগৈৰ অংশগ্ৰহণ। ৰাজ্য চৰকাৰৰ উদ্যোগত আজি গুৱাহাটীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা প্ৰদান। ৰাজ্য চৰকাৰৰ সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত পাকিস্তান আৰু শ্ৰীলংকা মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।